এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি কৰ ভৱনত বিত্তমন্ত্ৰী অজন্তা নেওগৰ উপস্থিতিত কৰ সংগ্ৰহৰ বিভিন্ন বিষয় সন্দৰ্ভত এখন পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। মুখ্যমন্ত্ৰীয়ে ৰাজ্যত সমন্বিত বস্তু আৰু সেৱাকৰ আই জি এছ টি সংগ্ৰহৰ বৰ্তমান পৰিস্থিতিৰ পৰ্যালোচনা কৰে। তেওঁ আই জি এছ টি সংগ্ৰহ বৃদ্ধি কৰিবলৈ প্ৰয়োজনীয় আৰু সময়োপযোগী পদক্ষেপ গ্ৰহণ কৰাৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰীয়ে লগতে কৰ সংগ্ৰহৰ ক্ষেত্ৰত থকা সমস্যাসমূহ বিচাৰি উলিয়াই ৰাজহ সংগ্ৰহৰ সমগ্ৰ ব্যৱস্থাটো সুচল কৰি তোলাটো নিশ্চিত কৰাৰ বাবে পক্ষীয় বৈঠক অনুষ্ঠিত কৰিবলৈ মুখ্য সচিব ডঃ ৰবি কোটাক পৰামৰ্শ দিয়ে। কেন্দ্ৰীয় বন্দৰ জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ যুৱ সম্প্ৰদায়ক জল পৰিবহণ খণ্ডৰ কৌশল আহৰণ কৰিবলৈ আহান জনাইছে। আজি গুৱাহাটীত বন্দৰ আৰু নদী পৰিবহণ খণ্ডৰ কাম কাজৰ এখন পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰি শ্ৰীসোণোৱালে কয় যে গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ পাৰতে এটা লাইট হাউচ নিৰ্মাণ কৰা হ'ব আৰু উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ ছাত্ৰীক নৌ পৰিবহণ আৰু নৌ ব্যৱসায়ৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ চৰকাৰে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিব। 1961 চনৰ 19 মে'ত বাংলা ভাষাৰ অধিকাৰৰ বাবে প্ৰাণাহুতি দিয়া শিলচৰৰ 11গৰাকী শ্বহীদৰ স্মৃতিত আজি শিলচৰ নগৰত 64 সংখ্যক ভাষা শ্বহীদ দিৱস পালন কৰা হয়। শিলচৰ ৰেল ষ্টেচনৰ শ্বহীদ বেদী, শ্মশানঘাটৰ শ্বহীদ বেদী আৰু গান্ধীবাগৰ স্মৃতিসৌধত সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকে মাতৃভাষাৰ হকে প্ৰাণাহুতি দিয়া শ্বহীদকেইগৰাকীৰ শ্ৰদ্ধাৰ্ঘ নিবেদন কৰে। আমাৰ শিলচৰৰ সংবাদদাতাই জনোৱা মতে আজি পুৱা জিলাখনৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীসকলে শ্বহীদসকলৰ স্মৃতিত শোভাযাত্ৰা উলিয়ায়। শিলচৰৰ কেইবাটাও ক্লাবৰ উদ্যোগতো আজি ভাষা শ্বহীদ দিৱস পালন কৰা হয়। বৰাক উপত্যকা উন্নয়ন মন্ত্ৰী কৌশিক ৰায়ে এই উপলক্ষে কয় যে অসম চৰকাৰে ইতিমধ্যে বৰাক উপত্যকাত চৰকাৰী কাম কাজত বাংলা ভাষাৰ ব্যৱহাৰ বাধ্যতামূলক কৰিছে। অসমীয়া আৰু বাংলা দুয়োটা ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰাৰ পাছত সকলো অসমবাসীৰ মাজত একতাৰ ভাৱ অধিক সুদৃঢ় হ'ব বুলি তেওঁ আশা প্ৰকাশ কৰে। কোৱা হৈছে যে অসম সাহিত্য সভাই বাংলা ভাষাক চৰকাৰী স্বীকৃতি প্ৰদানৰ দাবী পূৰণ হোৱাৰ বাবে সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে শিলচৰ ৰেল ষ্টেচনৰ নাম ভাষা শ্বহীদ ষ্টেচনৰূপে নামকৰণৰ দাবীৰ প্ৰতিও সমৰ্থন আগবঢ়াইছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিজেপিৰ তিৰংগ যাত্ৰা অব্যাহত আছে। গোৱালপাৰা পৌৰসভাৰ উদ্যোগত আজি গোৱালপাৰা মহাবিদ্যালয়ৰ পৰা উলিওৱা তিৰংগ যাত্ৰাত জিলাখনৰ প্ৰাক্তন সৈনিকসকলৰ লগতে শতাধিক লোকে অংশগ্ৰহণ কৰে। বৰপেটা জিলাতো আজি নাগৰিক সমাজৰ উদ্যোগত জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহৰ পৰা তিৰংগ যাত্ৰা উলিওৱা হয়। জিলাখনৰ বিভিন্ন প্ৰান্তৰ লোকে এই তিৰংগ যাত্ৰাত অংশ লৈ দেশপ্ৰেমমূলক শ্লোগান আৰু ধ্বনি দি সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ বীৰ জোৱানসকলৰ পৰাক্ৰমৰ প্ৰতি কৃতজ্ঞতা জনায়। কোকৰাঝাৰ জিলাতো আজি নাগৰিক সমাজে অপাৰেচন সিন্দুৰত সেনাবাহিনীৰ পৰাক্ৰম তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্ণায়ক নেতৃত্বৰ প্ৰতি কৃতজ্ঞতা হিচাপে তিৰংগ যাত্ৰা উলিয়ায়। অসম আৰক্ষীয়ে দেশবিৰোধী মন্তব্য কৰা লোকৰ বিৰুদ্ধে অভিযান চলাই এতিয়ালৈকে বিভিন্ন জিলাৰ পৰা 71জন লোকক গ্ৰেপ্তাৰ কৰিছে। শেহতীয়াকৈ দেশবিৰোধী মন্তব্য কৰাৰ অভিযোগত কোকৰাঝাৰৰ পৰা ৰূপচান্দ আলী, গোৱালপাৰাৰ পৰা ৰচিদ মণ্ডল আৰু দক্ষিণ হালমাৰা মানকাছৰ জিলাৰ ৰাজু শ্বেখ নামৰ লোকজনক গ্ৰেপ্তাৰ কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই বিষয়ে প্ৰকাশ কৰি অসম আৰক্ষীয়ে এই অভিযান পৰৱৰ্তী সময়তো অব্যাহত ৰাখিব বুলি উল্লেখ কৰিছে। তেওঁ লগতে জনসাধাৰণক এনে দেশবিৰোধী মন্তব্য দৃষ্টিগোচৰ হোৱাৰ মাত্ৰেই প্ৰশাসনক অৱগত কৰিবলৈ আহান জনায়। দেশবিৰোধী মন্তব্য কৰা লোকৰ বিৰুদ্ধে কোনোধৰণৰ সহানুভূতি প্ৰদৰ্শন কৰা নহ'ব বুলিও মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। দক্ষিণ হালমাৰা মানকাছৰ জিলাৰ সদৰ হাতছিঙিমাৰীত আজি এটা পাৰস্পৰিক বিবাদ নিষ্পত্তি কেন্দ্ৰ মুকলি কৰা হয়। জিলা আৰু ছেচন ন্যায়াধীশ সঞ্জয় হাজৰিকাই আজি এই কেন্দ্ৰটো আনুষ্ঠানিকভাৱে মুকলি কৰে। দক্ষিণ হালমাৰা মানকাছৰ জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত স্থাপিত এই পাৰস্পৰিক বিবাদ নিষ্পত্তি কেন্দ্ৰটোৰ জৰিয়তে পাৰিবাৰিক গোচৰসমূহ বাদী আৰু বিবাদী পক্ষই পাৰস্পৰিক আলোচনাৰ জৰিয়তে নিষ্পত্তি কৰিব পাৰিব বুলি আমাৰ মানকাছৰ সংবাদদাতাই জনাইছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে চলিত পৰ্যটন বৰ্ষত সৰ্বাধিক পৰ্যটকে পৰিদৰ্শন কৰা দেশৰ ৰাষ্ট্ৰীয় উদ্যানৰ তালিকাত তৃতীয় স্থান লাভ কৰিছে। 2024-25 পৰ্যটন বৰ্ষত 4,43,000 পৰ্যটকে উদ্যানখন ভ্ৰমণ কৰিছিল। ইয়াৰ পৰা 11 কোটি টকাৰো অধিক ৰাজহ সংগ্ৰহ হৈছে বুলি উদ্যানখনৰ সঞ্চালক ডঃ সোণালী ঘোষে প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে আজিৰে পৰা বন্ধ কৰা হৈছে। ইমানেই, পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব। Thank you.